Good evening. Itu Agash Vani Kohima. Samlaga Khobor Puriya Sim Kongnongla. Pohila Headlines. Union Cabinet Ba PM Fasal Bima Yojana Jari Rakibuli Munjodi Gena DAP Fertilizer Di Subsidy To Parhaidi Se. Prime Minister Narendra Modi Prakwesi Ki Sorkar Ba Kisaman Kam Khan Laga Kisan Khan Laga Welfare Parhaidi Bila Se. Central Sarkar bra One Nation One Subscription Scheme to Suruguri DC Aro Air India bra Domestic Rasta Kandi In Flight Wi-Fi Services to Introduce Kuri DC Itia Pura Khobar Union Cabinet bra PM Fasal Bima Yojana Aro Restructured Weather Based Group Insurance Scheme to 2025-26 tak jari rakhibole monjor dise Cabinet Meeting Nai Delhi di aji rakhia pasudi khobor manukhan logodi kotha kore Informational Broadcasting Minister Ashwini Vaishnava koise scheme laga overall outlay to 69,515 crore tokadi uthai dise tar pra scheme nichidi 88% insured farmers kanto small aro marginal farmers kanase Sri Vaishnava Bakwisi, insured farmers laga 57% do OBC, SC aru ST bra thakia se. Tahi kwisi gijua 8 sal samwede, 1,70,000 crore to kalaka claims to kisan kan loko didi se. Sri Vaishnava Bakwisi, 2025 laga subsi pohela cabinet meeting do kisan kan loko di dedicate kuri di se.
सबसे बड़ा एक फैसला लिया गया कि प्रधानमंत्री फसल बीमा योजना उसके एलोकेशन को एनहांस किया गया 69,515 करोड़ किया गया और ये जिस तरह से इस स्कीम में किसानों के जीवन में जो रियल परिवर्तन आया है उसके कारण इस एलोकेशन को एनहांस किया गया साथ ही साथ एक 800 करोड़ रुपीस का फंड क्रिएट किया गया है जो कि फंड फॉर इनोवेशन एंड टेक्नोलॉजी किसानों के संबंधित मामलों में टेक्नोलॉजी का उपयोग करके और स्पेशली इंश्योरेंस में क्रॉप डैमेज अगर हुआ है एडवर्स वेदर के कारण कोई प्रॉब्लम आई है तो उसका असेसमेंट फास्ट हो क्लेम सेटलमेंट फास्ट हो और टेक्नोलॉजिकल मेजरमेंट से डिस्प्यूट्स में कमी आए इसको ध्यान में रखते हुए एक फंड क्रिएट किया
Union Cabinet bra one time special package to the ammonium phosphate DAP fertilizer logo di nutrient based subsidy of 3500 rupees per metric ton di par hai dibele manjur korise itubra fertilizers department proposal bra special package to ajibra loigina dusro orders na dia tak par hai digena DAP laka sustainable availability ro kisan kan logo di komti dam bra dibele ase information or broadcasting minister Ashwini Vaishnava koise kisan kan ba DAP to 1,350 rupees per 50 kilogram laka per bag di dibole ase aro extra kharja do union sarkar ba dirai dibole ase Prime Minister Narendra Modi bra koise kita laka sarkar bra kisan khan laka welfare uthai dibole pura committed ase union cabinet laka faisla di dhori kina tar bra koise 2025 laka sobse pohela cabinet to kisan khan parhai dibole dedicate korise Shri Modi bra koise ki desh lokodi khana khelai thakia mehnat bra kam koria sob kisan khan lokodi desh bra bishi mon khushi ase Central Sarkar bra One Nation One Subscription Scheme to Ajibra Sirukuri Lakho Kuri Dise. Idu initiative bra Kisam Kisam Digital Knowledge Resources de Research Papers, Journals aro Academic Content kan ekta Single Subscription Platform nichidi milai digina Dictary Nohigena Chalavali Dibulia se. Scheme bra students, researchers, or institutions can look at it, Desh di Lab Dibuli Bhavana se. Government funded higher education institutions bra 1.8 crore opa students can research papers Chalavali Paribo aro Pura Dunia di Sobse Ucha journals di publish Kuribuli Paribo. 13,400 opa international journals bra science, technology, engineering, medicine, mathematics, management, social sciences aro Humanities Kanti Initiative Laka Pohila Bhagnichidi cover Kuribulase Principal Scientific Advisor Professor Ajay Kumar Sood Prakwisi Idu Bhaglaka Pasudi Private Higher Educational Institutions Lokodi Chalabuli Parhaidipa Rudeshti Sop Manukan Karanibi Parhaidibulase
में हमने सारी रिसर्च सेंट्रल और स्टेट गवर्नमेंट की जितनी रिसर्च इंस्टीट्यूट्स यूनिवर्सिटीज कॉलेजेस सबको मिलाया उसको एक्सपीरियंस करके हम फेज टू में हमारी जो प्राइवेट यूनिवर्सिटीज और कॉलेजेस हैं उनको हम देखेंगे कि कैसे मिलाया जाए फेज टू में और फेज थ्री जब होगा कि जब आपके कोई भी नागरिक देश का अगर वो नॉलेज को एक्सेस करना चाहता है कर पाए तो वो फेज थ्री होगा तो पहले तीन साल हमने फेज वन किया है उसके बाद फेज टू और उसके बाद फेज थ्री
ইটো স্কিম পৰা চেণ্ট্ৰেল ফাণ্ডিং ছাপৰ্টটো 150 কৰোৰ টকা দি সোতাই চাল দি কিনা বেনিফিচিয়াৰী অথৰ্ছ লগতে কিছুমান চুনি লোৱা ভাল কোৱালিটি অপেন এক্সেছ জাৰ্নেলছ দি পাব্লিছ কৰি বুলি দিবলৈ আছে। আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক চেণ্ডেলছ এআইআৰ নিউজ এলাৰ্টছ আৰু এআইআৰ আণ্ডাৰস্কোৰ কহিমা দি ফ'ল' কৰিবি। আপুনি খান পৰা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এআইআৰ নিউজ কহিমাৰ পৰা ভি শুনিবলৈ পাব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। এয়ার ইন্ডিয়াতে সবচেয়ে পয়লা এয়ারলাইন্স হয়ে গেলে ইন ফ্লাইট ওয়াইফাই ইন্টারনেট কানেক্টিভিটি সার্ভিসেস তো ডোমেস্টিক হাওয়াই জাহাজ দি আছে। একটা প্রেস খবরে আজ এয়ারলাইন পর কেছে প্যাসেঞ্জার্স পর ওয়াইফাই ইন্টারনেট কানেক্টিভিটি সার্ভিস তো ডোমেস্টিক রাস্তা দিয়ে এয়ারবাস A350 বোয়িং 787-9 আর সিলেক্ট এয়ারবাস A321 নিউ এয়ারক্রাফ্ট দিবল আছে। টাটা ক্রুপরা চলাই রাখিয়া এয়ারলাইন পর কেছে প্যাসেঞ্জার্স পর ওয়াইফাই পর ল্যাপটপস ট্যাবলেটস আর স্মার্টফোনস IOS নহলে অ্যান্ড্রয়েড অপারেটিং সিস্টেমটি চলাবলে পারি কিনা নিজের হাওয়াই জাহাজ অফিসিয়াল সময় ইন্টারনেট লগতে জুড়ে রাখবলে পারিব। ইটোর পর কেছে ইন ফ্লাইট ওয়াইফাই পর গেস্ট খান লগতে 10,000 ওপর ফিট দিয়ে থাকিয়া সময় দিয়ে মাল্টিপল ডিভাইসেস কান সাত সাত চলাবলে পারিবলে আছে। ওয়াইফাই সার্ভিসেস তো ইন্ট্রোডাক্টরি পিরিয়ড কারণে কমপ্লিমেন্টারি আছে আর পাশুদি দোসরা হাওয়াই জাহাজ টি ভি এডো পড়াই দিবলে আছে। কিছুমান ইন্টারন্যাশনাল রাস্তা দিয়ে এটা পাইলট প্রোগ্রাম পর ওয়াইফাই সার্ভিসেস দিয়াটো মানি কিনে এডো বানাই দিছে। কমার্শিয়াল এলপিজি লাগা দামটো 14 rupees 50 paisa পৰা কম কৰি দিছে। এতিয়া 19 kg চিলিণ্ডাৰটো দিল্লীতে 1,804 rupees হ'বলৈ, মুম্বাইতে 1,756 rupees, কলকাতাতে 1,911 rupees আৰু চেন্নাইতে 1,966 rupees হ'বলৈ আছে। কিন্তু ডমেষ্টিক হাউচহোল্ডছ দি চলাই থকা কুকিং গেছ লগা দামটো বদলি নহয় কিনা 14.2 kg চিলিণ্ডাৰটি 803 rupees হ'বলৈ আছে। মিনিষ্ট্ৰী অফ ডিফেন্স পৰা 2025 ইয়াৰ অফ ৰিফৰ্মছ হিচাপে জনাই দি কিনা ডিফেন্স ছেক্টৰ দি এতিয়া থাকিয়া আৰু আহি থাকিয়া সময় বদলি খান্দি থাকা দিবলৈ আছে। নিউ ইয়াৰ লগা ইভ দি ডিফেন্স মিনিষ্ট্ৰী ৰাজনাথ সিং পৰা এটা দৰকাৰ মিটিংটো মিনিষ্ট্ৰীৰ লগা সব ছেক্ৰেটেৰিজ লগতে চেক কৰি কিনা আলগ আলগ দৰকাৰ স্কিমছ প্ৰজেক্টছ আৰু ৰিফৰ্মছ খান পঢ়াই থাকিয়াটো ৰিভিউ কৰিছে। শ্ৰী সিং বা বিশ্বাস জনাই দিছে কি ইয়াৰ অফ ৰিফৰ্মছটো আৰ্মড ফৰ্চেছ লগা মডাৰ্নাইজেশ্যন অফিচিয়েল দি এটা গদম উঠাই দিয়া হব আৰু একদম আলাগ ফাউণ্ডেশ্যন বহাই দিয়া হবলৈ আছে। কিছুমান দৰকাৰ জাগা খান পাইজান কৰি দি কিনা 2025 চাল পুৰা দি ফকাচ ইণ্টাৰভেনশ্যন কৰিবলৈ আছে। এইটোতে ডিফেন্স মেনুফেক্সাৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰক্যুৰমেণ্ট কাম পঢ়াই দিবলৈ আৰু টেকনলজিজ খান দি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ড্ৰোনছ আৰু চাইবাৰ ৱাৰফেয়াৰ কেপেবিলিটিজ খান মিলাই কিনে ৰাখিবলৈ আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা নতুন চাল 2025 লগা অকেশ্যন দি গ্ৰীটিংছ জনাই দিছে। এক্স ডি কোঠাগুৰি তাৰ পৰা উমেদ দিছে এইটো চাল বা নতুন সবিতা কামিয়াব আৰু চব মানুহ লগা জীৱন লগতে খতম নোহোৱা খুচি আনি দিব। শ্ৰী মোদী বা চব মানুহ লগতে নতুন চাল দি বেছি ভাল হেল্থ আৰু আগে পঢ়াই যাবলৈ উইচ কৰি দিছে। মহাগুম মিলা জন্তু দুনিয়া লগা সবচেয়ে ডাঙৰ স্পিৰিচুৱেল গেদাৰিং হিচাপে মানি আছে। এইটো ধৰম কালচাৰ আৰু এনচিয়েণ্ট ট্ৰেডিশ্যন খান বেছি ডাঙৰ জমা কৰি এটা আছে। হিন্দু মাইথলজিটি ধৰি ৰাখিয়া এইটো ছেক্ৰেট ফেষ্টিভেল পৰা বাৰু চাল দি চাৰবাৰ ৰাখি কিনে ইণ্ডিয়া দি চাৰটা মান কৰিয়া চিৰিজ খান হৰিদ্বাৰ উজ্জয়ন নাছিক আৰু প্ৰয়াগৰাজ মাজুদি পালাপাল হিচাপে ৰাখি আছে। 2025 জানুৱাৰী 13 তাৰিখ পৰা লৈ কিনে ফেব্ৰুৱাৰী 26 তাৰিখ তাক প্ৰয়াগৰাজটো একটা ডাঙৰ চেলিব্ৰেশ্যন লগা সবচে দৰকাৰ জাগা একটা হিচাপে দবাৰা হৈ যাবলৈ আছে। মহাঘুম 2025 পৰা ডিভোশ্যন আৰু ইনোভেশ্যন লগা বেছি আলাগ হিচাপে মিলাই ৰাখিবলৈ আছে। 45 crore ভিজিটৰ্ছ নিচিনা হবলৈ ভাৱনা দে বেছি ডাঙৰ হিচাপে তৈয়াৰ কাম কাজ জাৰি ৰাখি কিনে চব কাৰণে বাটজাপ আৰু ভাল এক্সপিৰিয়েঞ্চ দিয়াৰ লগতে চবচিডাজা টেকনলজি এডপ্ট কৰি আদ ডিজিটেল মেপছ আৰু ড্ৰোন ছাৰ্ভেলেঞ্চ পৰা ইভেণ্টটো চলাই ৰাখিবলৈ আছে। আৰু হাৱাপানী খবৰ দি ইণ্ডিয়া মিটেৰলজিকেল ডিপাৰ্টমেণ্টৰ পৰা তাজা জানকাৰী দিয়া হিচাপ দি নাগালেণ্ড আৰু ইটো আচপাছ থকা ষ্টেটছ খান কাৰণে আহি থকা দিন খান দি ভাৰী বাদল হবলৈ ৱাৰ্ণিং দিছে। ইটোৰ পৰা কৈছে কি ভাৰী বাদল অৱস্থাটো নৰ্থ ইষ্ট ষ্টেটছ লগা জাগা জাগা দি ৰাতি আৰু ফুজৰ দি জানুৱাৰী 6 তাৰিখ তাক হবলৈ আছে। খবৰ শেষ দি হেডলাইনছ দুবাৰ জনাই দি আছে। युनान क्याबिनेटमा पीएम फसल बीमा योजना जारी राखिबले मञ्जुर दिगिन डीएपी फर्टिलाइजर दि सब्सिडी दु पढाइ दिसे प्राइम मिनिस्टर नरेन्द्र मोदी बा कैसि कि सरकार बा किसान कान लगा वेलफेयर पढाइ दिबले आसे सेन्ट्रल सरकार बा वन नेशन वन सब्सक्रिप्शन स्कीम दु सुरु गरि दिसे आरो एयर इन्डिया बा डोमेस्टिक रास्ता खान्दि इन फ्लाइट वाईफाई सर्भिसेस टु इन्ट्रोड्युस गरि दिसे আর আজি সামলগা খবর ইমান দিছে স্কুরি আছে।